এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ ব্যাপক প্ৰচাৰ অব্যাহত। লখিমপুৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু যোৰহাটত গৌৰৱ গগৈৰ প্ৰচাৰ অভিযান। নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ ৰাজ্যজুৰি প্ৰশাসনৰ প্ৰশিক্ষণ আৰু সজাগতামূলক কাৰ্যসূচী অব্যাহত। কেন্দ্ৰীয় চৰকাৰৰ ইন্ধনৰ ওপৰত আবকাৰী শুল্ক হ্ৰাসৰ সিদ্ধান্ত। ইন্ধনৰ কৃত্ৰিম নাটনি ৰোধ কৰাৰ বাবে বিভিন্ন জিলা প্ৰশাসনৰ অভিযান। ছত্তীশগড়ত অনুষ্ঠিত জনজাতীয় ক্ৰীড়া সমাৰোহৰ ভাৰোত্তোলনত অসমৰ মনোৰঞ্জন ঢেকিয়ালৰ সোণৰ পদক অৰ্জন। আৰু কাইলৈৰ পৰা IPL ক্ৰিকেট প্ৰতিযোগিতা। বাংগালুৰুত হ'বলগীয়া উদ্বোধনী খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি। বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া। এতিয়া শুনক বিতং বাতৰি। বিধানসভা নিৰ্বাচনলৈ মাজত 12 দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহে ৰাজ্যজুৰি প্ৰচাৰ অভিযান তীৱ কৰি তুলিছে। দলৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কাইলৈ আৰু পৰহিলৈ ৰাজ্যখনত প্ৰচাৰ চলাব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বিহপুৰীয়া সমষ্টিৰ বিজেপি প্ৰাৰ্থী ভূপেন বৰাৰ হৈ প্ৰচাৰ চলায়। তেওঁ আজি ৰঙানদী, ঢকুৱাখানা আৰু নাওবৈচা সমষ্টিৰো প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। ঢকুৱাখানা সমষ্টিৰ NDA প্ৰাৰ্থী নৱকুমাৰ দলে আৰু ৰঙানদীৰ প্ৰাৰ্থী ঋষিৰাজ হাজৰিকাৰ সমৰ্থনত ডঃ শৰ্মাই প্ৰচাৰ চলায়। লখিমপুৰত বিজেপি নেতাগৰাকীয়ে এটা ৰোড শ্বত ভাগ লৈছে। দলৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি শিলচৰত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। জিলাখনৰ শিলচৰ আৰু বৰখলা সমষ্টিত শ্ৰীসোণোৱালে বিজয় সংকল্প সভাত অংশ লয়। শিলচৰৰ স্পৰ্টিং ফিল্ড আৰু বৰখলাৰ দলু চাহ বাগিচাত আয়োজিত এই সমাৱেশত শ্ৰীসোণোৱালে সমষ্টি দুটাৰ প্ৰাৰ্থী ডাঃ ৰাজদীপ ৰায় আৰু কিশোৰ নাথৰ সমৰ্থনত ভোট বিচাৰে।
মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষই হ'ব বিশ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ, ভাৰতবৰ্ষই হ'ব আত্মনিৰ্ভৰ ভাৰত। গতিকে আত্মনিৰ্ভৰ ভাৰত বনাব লগা হলে আত্মনিৰ্ভৰ বৰাক বনাব লাগিব, আত্মনিৰ্ভৰ ব্ৰহ্মপুত্ৰ বনাব লাগিব, আত্মনিৰ্ভৰ অসম বনাব লাগিব, তেতিয়া আত্মনিৰ্ভৰ ভাৰত হ'ব। গতিকে মোৰ আন্তৰিকতাৰে মই বৰাক উপত্যকা ৰাইজক আজি বৰখলা সমষ্টিৰ পৰাই কৌটি কৌটি প্ৰণাম জনাইছো আৰু কিশোৰনাথৰ বাবে মই সকলোৱে আশীৰ্বাদ বিচাৰিছো এই সমষ্টিৰ ৰাইজে যাতে আগন্তুক দিনত বিপুল ভোটত কিশোৰনাথক জয়যুক্ত কৰে আৰু বৰাকৰ প্ৰতিটো সমষ্টি যাতে জিকোৱাৰ দায়িত্ব পৰম শ্ৰদ্ধা ৰাইজে লয়।
বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তুলিৰাম ৰংহাঙেও আজি বোকাজানত প্ৰচাৰ চলায়। বিশ্বনাথ সমষ্টিৰ বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাস, ৰঙিয়াত ভৱেশ কলিতা আৰু শিৱসাগৰত কুশল দুৱৰীয়েও প্ৰচাৰ চলাইছে। কংগ্ৰেছ আৰু বিৰোধী মিত্ৰ দলসমূহৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ চলাই আছে। কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে পৰহিলৈ লখিমপুৰত প্ৰচাৰ অভিযান চলাব। দলৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈয়ে আজি মাহমৰা সমষ্টিত বিৰোধী ঐক্যৰ প্ৰাৰ্থী জ্ঞানদীপ মোহনৰ হৈ প্ৰচাৰ কাৰ্যসূচীত অংশ লয়। দলৰ নেতা ৰিপুণ বৰাই শোণিতপুৰ জিলাৰ জীয়া গাভৰুত নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰাৰ লগতে প্ৰচাৰ কাৰ্যসূচীতো অংশ লয়। অসম জাতীয় পৰিষদৰ নেতা লুৰিণজ্যোতি গগৈয়েও খোৱাং সমষ্টিৰ লগতে অন্যান্য স্থানত প্ৰচাৰ অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 1, 5 আৰু 6 এপ্ৰিলত অসমত প্ৰচাৰ চলাব। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে 29 আৰু 30 মাৰ্চত অসমত প্ৰচাৰ চলাব। কংগ্ৰেছৰ দলীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি দলৰ নেতা ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী ৱাদ্ৰা, জয়ৰাম ৰমেশ, শচীন পাইলট, ভূপেশ বাঘেল আদিয়ে অসমত নিৰ্বাচনী প্ৰচাৰ চলাব। আম আদমী পাৰ্টীৰ অৰবিন্দ কেজৰিৱাল, মনীষ ছিছোদিয়া, ভগৱন্ত সিং মান, আতিশিকে ধৰি প্ৰায় 40 জন নেতা প্ৰচাৰৰ বাবে অসমলৈ অহাৰ সম্ভাৱনা আছে। অসমত অহা 9 এপ্ৰিলত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ প্ৰক্ৰিয়া সমাপ্ত হৈছে। কালি অন্তিম দিনা 67 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে। এই অনুসৰি এইবাৰৰ নিৰ্বাচনত মুঠ 722 গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱাটো নিশ্চিত হয়। বিধানসভা নিৰ্বাচন উপলক্ষে আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ সমষ্টি অৱলোকনত আজি প্ৰচাৰ কৰিবলৈ লৈছো পশ্চিম কাৰ্বি আংলং জিলাৰ আমৰি সমষ্টিৰ অৱলোকন।
পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ অন্যতম এটি গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টি হৈছে 112 নম্বৰ আমৰি অনুসূচিত জনজাতি বিধানসভা সমষ্টি। পূৰ্বৰ একমাত্ৰ 20 নম্বৰ বৈঠালাংছ অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত বিধানসভা সমষ্টিৰ পৰিৱৰ্তে সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে নতুনকৈ আন সমষ্টি গঠন কৰি এই সমষ্টিটোৰ 112 নম্বৰ আমৰি বিধানসভা সমষ্টি হিচাপে নামকৰণ কৰা হয়। সৰ্বমুঠ 165টা ভোটকেন্দ্ৰ থকা এই সমষ্টিটোত 1,831 গৰাকী ভোটাৰ থকাৰ লগতে 50,291 গৰাকী পুৰুষ আৰু 50,540 গৰাকী মহিলা ভোটাৰ আছে। সমষ্টিটোৰ পৰা 2026ৰ বিধানসভা নিৰ্বাচনত 3 গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে। বিজেপিৰ হৈ ডঃ হাবে তেৰণ, বিৰোধী মিত্ৰজোঁটৰ হৈ নিৰ্দলীয় বা APHLC দলৰ প্ৰাৰ্থী বিক্ৰম হাঞ্চে আৰু অন্য এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী উইলছন তেৰাং অৱতীৰ্ণ হৈছে। বিগত 2021ৰ বিধানসভা নিৰ্বাচনত 20 নম্বৰ বৈঠালাংছ বিধানসভা সমষ্টিৰ হৈ বিজেপি প্ৰাৰ্থী ৰূপসিং তেৰণে বিজয়ৰ হাঁহি মাৰিবলৈ সমৰ্থ হৈছিল। বিজেপিৰ প্ৰাৰ্থী ৰূপসিং তেৰণে 89,715 ভাৰতৰ জাতীয় কংগ্ৰেছৰ হৈ আক্সটিন ইংহিয়ে 36,278, নিৰ্দলীয় প্ৰাৰ্থী বিক্ৰম হাঞ্চে 17,965, নিৰ্দলীয় প্ৰাৰ্থী চাৰ্চিং ইংলে 17,547, এ এন পি পি দলৰ ৱেলকাম টাৰ্ণে 1,881, নিৰ্দলীয় প্ৰাৰ্থী প্ৰতিমা ইহিপিয়ে 1,479, নিৰ্দলীয় প্ৰাৰ্থী ৰীণা বেপিয়ে 1,223, জে ডি ইউ দলৰ প্ৰাৰ্থী সীমা ইংটিপিয়ে 942 ভোট লাভ কৰিবলৈ সক্ষম হয়। আনহাতে 2,082 নোটাত ভোটদান হোৱাটো সমষ্টিটোৰ বাবে এক লক্ষণীয় বিষয় আছিল। উল্লেখযোগ্য যে এইবাৰৰ নিৰ্বাচন সুকলমে বা নিয়াৰিকৈ পৰিচালিত কৰিবৰ বাবে সমষ্টিটোক 5টা জোন বিষয়া আৰু 33টা ছেক্টৰত বিষয়াৰ লগতে 19গৰাকী বি এল অ' ছুপাৰভাইজাৰ নিয়োগ কৰা হৈছে। সমষ্টিটোত মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰিবৰ বাবে জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া প্ৰীতি কুমাৰীয়ে উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰাৰ লগতে জ্যেষ্ঠ আৰক্ষী অধীক্ষক দীনেশ কুমাৰেও সহযোগিতা আগবঢ়াইছে বুলি জানিব পৰা গৈছে। পশ্চিম কাৰ্বি আংলং জিলাৰ পৰা আকাশবাণীৰ সংবাদদাতা টুটু কোঁৱৰৰ সৈতে মই ভাস্বতী দেৱী।
সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষী বাহিনী, ফ্লাইং স্কোৱাড আৰু বিশেষ নিৰীক্ষণকাৰী গোটে অভিযান অব্যাহত ৰাখিছে। গোৱালপাৰা জিলা আৰক্ষীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। আৰক্ষী প্ৰশাসনে স্থলপথৰ লগতে জলপথতো চোকা দৃষ্টি ৰাখিছে। ইপিনে নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ মাজতে কামৰূপ মহানগৰ জিলাৰ খানাপাৰাত এজন লোকৰ পৰা 15,00,000 জব্দ কৰা হৈছে। বশিষ্ঠ আৰক্ষীয়ে তালাচী চলাই চাৰিচকীয়া এখন বাহনৰ পৰা এই ধনখিনি উদ্ধাৰ কৰে। আৰক্ষীয়ে ইতিমধ্যে ফ্লাইং স্কোৱাড আৰু আয়কৰ বিভাগক এই ধনখিনি জমা দিছে। উল্লেখযোগ্য যে নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হৈ থকাৰ বাবে কামৰূপ জিলা মহানগৰ আৰক্ষী সষ্টম হৈ পৰিছে। মহানগৰৰ বিভিন্ন পথত ফ্লাইং স্কোৱাডৰ দলে অভিযান অব্যাহত ৰাখিছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মা চহৰীয়াৰ পৰা।
ৰাজ্যত বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন জিলা প্ৰশাসনে নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে। জিলাই জিলাই প্ৰিজাইডিং আৰু পলিং বিষয়াসকলৰ প্ৰশিক্ষণ চলি থকাৰ লগতে বিভিন্ন সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত হৈছে। যোৰহাট চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ত আজি ই ভি এম আৰু ভি ভি পেট পৰিচালনা কৰা সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰা হয়। জিলা আয়ুক্ত জয় শিৱানী আৰু সহকাৰী আয়ুক্তৰ উপস্থিতিত আয়োজিত এই প্ৰশিক্ষণ কাৰ্যসূচীত মাষ্টাৰ ট্ৰেইনাৰসকলে দ্বিতীয় আৰু তৃতীয় ভোটগ্ৰহণ বিষয়াসকলক ই ভি এমৰ কাৰিকৰী দিশসমূহৰ বিষয়ে অৱগত কৰে। দেশৰ নিৰ্বাচনী আয়োগে নিযুক্তি দিয়া বিশেষ অৱসৰপ্ৰাপ্ত প্ৰশাসনিক সেৱা বিষয়া মনজিৎ সিঙে আজি ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত নিৰ্বাচনৰ প্ৰস্তুতি আৰু ব্যৱস্থাপনাৰ বিভিন্ন দিশ সন্দৰ্ভত পৰ্যালোচনা কৰে। বিশেষ পৰ্যবেক্ষক সিঙে জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া বিক্ৰম কৰ্ডি, জ্যেষ্ঠ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপৰ সৈতে আলোচনাত মিলিত হয়। ইয়াৰ পাছত বিশেষ পৰ্যবেক্ষকগৰাকীয়ে জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীৰ সৈতে মনোহাৰী দেৱী কানৈ মহাবিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰে। পৰ্যবেক্ষকগৰাকীয়ে বকুলস্থিত ডিব্ৰুগড় পলিটেকনিক শিক্ষা প্ৰতিষ্ঠানলৈ গৈ নিৰ্বাচনী সামগ্ৰী সংগ্ৰহ তথা বিতৰণ কেন্দ্ৰৰ লগতে ষ্ট্ৰংৰুম পৰিদৰ্শন কৰে। ষ্ট্ৰংৰুমৰ নিৰাপত্তা ব্যৱস্থা, বিভিন্ন বিতৰণ কোষসমূহৰ কাৰ্যপ্ৰণালী আৰু নিৰ্বাচন প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰাৰ লগতে তেওঁ পৰামৰ্শ আগবঢ়ায়। ওদালগুৰি জিলাৰ 4টা সমষ্টিত সুচাৰুৰূপে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈছে। জিলাখনৰ 110টা ভোট কেন্দ্ৰ মহিলা কৰ্মচাৰীয়ে পৰিচালনা কৰিব বুলি জিলা প্ৰশাসনৰ তৰফৰ পৰা জানিবলৈ দিয়া হৈছে। জিলাৰ ৰিটাৰ্ণিং বিষয়াই জনোৱা অনুসৰি জিলাখনত 10টা নিৰাপত্তা কোম্পানী নিয়োগ কৰা হৈছে। ওদালগুৰি জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া জয় বিকাশে আজি ভোটকেন্দ্ৰসমূহৰ বিভিন্ন দিশ নিৰীক্ষণ কৰে। তামোলপুৰত ভোটাৰসকলক সজাগ কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনে আজি বিশেষ সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰে। তামোলপুৰ বজাৰত এই উপলক্ষে বাটৰ নাট প্ৰদৰ্শন কৰা হয়। গোৱালপাৰা জিলা প্ৰশাসনেও বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি পূৰ্ণ গতিত চলাইছে। ভোটগ্ৰহণত জড়িত হ'বলগীয়া প্ৰিজাইডিং আৰু পলিং বিষয়াসকলৰ দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ গোৱালপাৰা পলিটেকনিকত আজি অনুষ্ঠিত হৈছে। জিলা আয়ুক্ত প্ৰদীপ টিমুঙে প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে সকলো বিষয়াক নিয়াৰিকৈ নিজৰ দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়। বজালী জিলাত নিৰ্বাচনী সজাগতাৰ বাবে আজি কামধেনু নামৰ শুভংকৰ প্ৰতীক মুকলি কৰা হয়। বাক্সা জিলাৰ মুছলপুৰতো জিলা প্ৰশাসনে পিগমি নামৰ এটা প্ৰতীক মুকলি কৰে। ভোটাৰৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে জিলা আয়ুক্ত কিমনে চাংচানে এই প্ৰতীক উন্মোচন কৰে। ইয়াৰ পাছতে জিলা আয়ুক্তৰ কাৰ্যালয় চহৰত গছপুলি ৰোপণ কাৰ্যসূচী আৰু এখন কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। দক্ষিণ হালমাৰা মানকাছৰ জিলা প্ৰশাসনেও বিধানসভা নিৰ্বাচনৰ বাবে ব্যাপক তৎপৰতা চলাইছে। জিলাখনৰ একমাত্ৰ মানকাছৰ সমষ্টিৰ ভোটগ্ৰহণৰ বাবে আজি 488গৰাকী পলিং বিষয়া দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। হাতশিঙিমাৰী মহাবিদ্যালয় আৰু ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত 23গৰাকী প্ৰশিক্ষকে পলিং বিষয়াসকলক প্ৰশিক্ষণ দিয়ে। নলবাৰী জিলাৰ নিৰ্বাচনী কামত গাফিলতি কৰা 18গৰাকী বিষয়া কৰ্মচাৰীক আজি কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে। জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া নিবেদন দাস পাটোৱাৰীয়ে এটা নিৰ্দেশনাযোগে 24 ঘণ্টাৰ ভিতৰত তেওঁলোকৰ গাফিলতিৰ কাৰণ দৰ্শাবলৈ নিৰ্দেশ দিয়ে। পশ্চিম এছিয়াৰ সংকটৰ মাজত সমগ্ৰ বিশ্বত ইন্ধনৰ যোগান হ্ৰাস তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দাম বৃদ্ধি পোৱাৰ সময়তে চৰকাৰে ইন্ধনৰ ওপৰত আবকাৰী শুল্ক হ্ৰাস কৰাৰ বাবে সিদ্ধান্ত লৈছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে পেট্ৰল আৰু ডিজেলৰ আবকাৰী শুল্ক প্ৰতি লিটাৰত 10 টকাকৈ হ্ৰাস কৰিছে। ইয়াৰ ফলত প্ৰতি লিটাৰ পেট্ৰলৰ শুল্ক হ্ৰাস পাই পূৰ্বৰ 13 টকাৰ পৰা 3 টকা আৰু ডিজেলৰ আবকাৰী শুল্ক শূন্য হৈছে। এই সিদ্ধান্তক ইতিবাচক পদক্ষেপ বুলি অভিহিত কৰাৰ লগতে অভূতপূৰ্ব বুলিও কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে প্ৰকাশ কৰিছে।
एक क्षेत्र में युद्ध चल रहा है जहां से हमारा गैस पेट्रोलियम प्रोडक्ट सारे आते हैं, फिर भी ऐसे समय में इतना बड़ा कदम उठाना ये कोई मामूली कदम नहीं है, क्योंकि हमारे आम भारतीय लोगों को अपने जिंदगी में तकलीफ ना हो इसका सोच प्रधानमंत्री जी ने आज दिखाया है। आम जिंदगी में सबको पेट्रोल डीजल चाहिए, तो इसको किसी तरह से दाम ना बढ़े नियंत्रण में रखे इसके लिए इतना बड़ा फैसला लेना, वो भी पेट्रोल तो 3 रुपया एक्साइज ड्यूटी रख दिया, इतना कम आप कल्पना भी नहीं कर सकते हैं, और डीजल में 0 कर दिया। प्रधानमंत्री जी ने बहुत साफ तौर से बताया था कि पैनिक नहीं होना है, जमाखोरियों को चेतावनी दिया है, राज्य सरकारों को आह्वान किया है कि कोई इसमें होर्डिंग ना करे, पैनिक क्रिएट ना करे। भारत सरकार पूरी तरह से स्थिति का नियंत्रण में पूरा रखा हुआ है।
উল্লেখযোগ্য যে পশ্চিম এছিয়াৰ যুদ্ধ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দেশত উদ্ভৱ হোৱা ইন্ধন, তেল আৰু ৰন্ধন গেছৰ নাটনি সন্দৰ্ভত পৰ্যালোচনাৰ বাবে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এখন বৈঠকত মিলিত হৈছে। ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে হোৱা এই বৈঠকত ৰাজ্যসমূহৰ প্ৰস্তুতি আৰু পৰিকল্পনা সন্দৰ্ভত আলোচনা কৰা হ'ব। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই বৈঠকত টীম ইণ্ডিয়া হিচাপে সহযোগিতাৰে সকলোৱে কাম কৰাত গুৰুত্ব দিয়া হ'ব। অৱশ্যে অসমকে ধৰি নিৰ্বাচন হ'বলগীয়া 5খন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল নিৰ্বাচনী অধিসূচনা জাৰি হৈ থকাৰ বাবে বৈঠকত উপস্থিত থকা নাই। এই 5খন ৰাজ্যৰ মুখ্য সচিবসকলে বৈঠকত প্ৰতিনিধিত্ব কৰিছে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিম এছিয়াৰ সংঘাত আৰু ভাৰতৰ স্থিতি সন্দৰ্ভত সংঘৰ 2খন সদনত বক্তব্য আগবঢ়াইছিল। শ্ৰীমোদীয়ে কৈছিল যে চৰকাৰে পেট্ৰল, ডিজেল, ৰন্ধন গেছ আৰু সাৰৰ নিয়মীয়া যোগান নিশ্চিত কৰাৰ বাবে কাম কৰি আছে। ইন্ধনৰ কৃত্ৰিম নাটনি ৰোধৰ বাবে বিভিন্ন জিলা প্ৰশাসনে অভিযান অব্যাহত ৰাখিছে। ইন্ধনক লৈ সৃষ্টি হোৱা উৰা বাতৰিত ভুল নাযাবলৈ ৰাইজক বিভিন্ন জিলা প্ৰশাসনে আহ্বান জনাইছে। কামৰূপ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই আজি এটা প্ৰেছ বিজ্ঞপ্তিযোগে জিলাখনত পেট্ৰল আৰু ডিজেল পৰ্যাপ্ত পৰিমাণে মজুত থকা বুলি জানিবলৈ দিয়ে।
আজি বিশ্ব থিয়েটাৰ দিৱস। ৰাষ্ট্ৰসংঘৰ ইউনেস্কোৰ এটা শাখা আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠানে 1961 চনত প্ৰথমবাৰৰ বাবে এই দিৱস পালনৰ শুভাৰম্ভ কৰিছিল। সম্প্ৰতি ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন দেশত এই দিৱস পালন কৰা হয়। এই উপলক্ষে নাট্যকৰ্মীসকলৰ সভা সমিতি আৰু নাট্যানুষ্ঠান অনুষ্ঠিত হয়। এইবাৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে থিয়েটাৰ আৰু শান্তিপূৰ্ণ সংস্কৃতি। এই বিষয়বস্তুৱে বিশ্বৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণৰ মাজত নাট্যকলা আৰু সংস্কৃতিৰ মাধ্যমেৰে সমন্বয় সাধনৰ প্ৰয়াস কৰিছে। ৰায়পুৰত অনুষ্ঠিত জনজাতীয় ক্ৰীড়া সমাৰোহৰ ভাৰোত্তোলনত আজি অসমৰ মনোৰঞ্জন ঢেকিয়ালে সোণৰ পদক অৰ্জন কৰিছে। প্ৰতিযোগিতাৰ 65 কিলোগ্ৰাম শাখাত মনোৰঞ্জনে এই সফলতা অৰ্জন কৰে। কাইলৈৰ পৰা IPL T20 ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। কাইলৈ সন্ধিয়া 7:30 বজাত বাংগালুৰুত হ'বলগীয়া প্ৰতিযোগিতাৰ উদ্বোধনী খেলখনত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি হ'ব। ডিব্ৰুগড় জিলাৰ লাহোৱাল মৌজাৰ অন্তৰ্গত বকুল মাজগাঁও নিবাসী মায়ামৰা ধৰ্মীয় সমাজৰ জ্যেষ্ঠ গাঁও বুঢ়া ডিম্বেশ্বৰ হাজৰিকাৰ আজি পুৱা নিজ বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 90 বছৰ। হাজৰিকাৰ বিয়োগত শ্ৰী শ্ৰী মায়ামৰা মদাৰ সত্ৰৰ সত্ৰাধিকাৰ বৈষ্ণৱানন্দ গোস্বামী, শ্ৰী শ্ৰী অনিৰুদ্ধ কলাক্ষেত্ৰ পৰিচালনা সমিতিৰ লগতে বিভিন্ন ব্যক্তি আৰু সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ ব্যাপক প্ৰচাৰ। লক্ষীমপুৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মাহমৰাত গৌৰৱ গগৈৰ প্ৰচাৰ অভিযান। নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ ৰাজ্যজুৰি প্ৰশাসনৰ প্ৰশিক্ষণ আৰু সজাগতামূলক কাৰ্যসূচী। কেন্দ্ৰীয় চৰকাৰৰ ইন্ধনৰ ওপৰত আবকাৰী শুল্ক হ্ৰাসৰ সিদ্ধান্ত। ইন্ধনৰ কৃত্ৰিম নাটনি ৰোধ কৰাৰ বাবে বিভিন্ন জিলা প্ৰশাসনৰ অভিযান। ছত্তীশগড়ত অনুষ্ঠিত জনজাতীয় ক্ৰীড়া সমাৰোহৰ ভাৰোত্তোলনত অসমৰ মনোৰঞ্জন ঢেকিয়ালৰ সোণৰ পদক অৰ্জন আৰু কাইলৈৰ পৰা IPL ক্ৰিকেট প্ৰতিযোগিতা। বাংগালুৰুত হ'বলগীয়া উদ্বোধনী খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।